ఈయ ఆకాశవాణి. বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপত উপস্থিত হ'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু ইংলেণ্ডৰ মাজত সম্পাদিত মুক্ত বাণিজ্য চুক্তি ঐতিহাসিক বুলি অভিহিত কৰিছে। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি নতুন দিল্লীত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ উপদেষ্টা কমিটিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। পশ্চিমবংগত কালি বজ্ৰ পৰি কমেও 15 লোক নিহত হয় আৰু জৰ্জিয়াৰ বটুমিত অনুষ্ঠিত ফিডে মহিলা বিশ্বকাপ দবা প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ দুগৰাকী ভাৰতীয় খেলুৱৈ অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপত উপস্থিত হ'ব। 2023 চনৰ নৱেম্বৰত ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজুৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্ৰীমোদীৰ প্ৰথম আৰু সামগ্ৰিকভাৱে তৃতীয় মালদ্বীপ ভ্ৰমণ। মালদ্বীপত থকা ভাৰতৰ উচ্চায়ুক্ত জি বালাসুব্ৰমণ্যমে প্ৰকাশ কৰা মতে শ্ৰীমোদী ডঃ মুইজুৰ শাসনকালত চৰকাৰী ভ্ৰমণসূচীৰে দেশখনলৈ যোৱা প্ৰথমগৰাকী চৰকাৰ প্ৰধান হ'ব। ভ্ৰমণকালত দুয়োগৰাকী নেতাই সৰ্বাত্মক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ বাবে ভাৰত মালদ্বীপ যুটীয়া দৃষ্টিভংগী ৰূপায়ণৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বুজ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি চেকৰ্ছত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰ্মাৰৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা চলায় আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয় লৈ আলোচনা কৰে। দুয়োগৰাকী নেতাই লগতে উভয় দেশৰ মাজত সম্পাদিত ঐতিহাসিক ভাৰত ইংলেণ্ড সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ প্ৰতি আদৰণি জনায়। এই চুক্তিখনে দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ, অৰ্থনৈতিক সহযোগিতাৰ সম্প্ৰসাৰণ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ জৰিয়তে দুয়ো দেশৰ মাজত সৰ্বাত্মক কৌশলগত সহযোগিতাক নতুন পৰ্যায়লৈ লৈ যাব বুলি প্ৰধানমন্ত্ৰী দুগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁলোকে লগতে 2035 চনৰ বাবে গ্ৰহণ কৰা ভাৰত ইংলেণ্ড দৃষ্টিভংগীৰ প্ৰতিও আদৰণি জনায়। লণ্ডনত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে ঐতিহাসিক ভাৰত ইংলেণ্ড বিদেশ বাণিজ্য চুক্তি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ মূল আকৰ্ষণ হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ছেণ্ডিংহাম ইষ্টেটত ইংলেণ্ডৰ ৰজা চাৰ্লছ তৃতীয়ক সাক্ষাৎ কৰে। সাক্ষাৎকালত তেওঁলোকে বিভিন্ন দ্বিপাক্ষিক বিষয় আৰু ভাৰত ইংলেণ্ডৰ মাজৰ সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে লগতে আয়ুৰ্বেদ, যোগ আৰু মিছন লাইফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে যাতে ইংলেণ্ডেও ইয়াৰ উপকাৰ লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰজা চাৰ্লছক এটা গছৰ পুলি উপহাৰস্বৰূপে প্ৰদান কৰে। এই পুলিটো এজোপা গছ মাতৃৰ নামত অভিযানৰ অংশ হিচাপে শৰৎকালত ছেণ্ডিংহাম ইষ্টেটত ৰোপণ কৰা হ'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু ইংলেণ্ডৰ মাজত সম্পাদিত মুক্ত বাণিজ্য চুক্তিক ঐতিহাসিক বুলি অভিহিত কৰিছে। মন্ত্ৰীগৰাকীয়ে চুক্তিখনে বাণিজ্য, বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰিছে। লণ্ডনৰ প্ৰচাৰ ভাৰতীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত শ্ৰীগোৱেলে কয় যে এই অভূতপূৰ্ব চুক্তিখনে খেতিয়ক, ক্ষুদ্ৰ ব্যৱসায়ী, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড, ষ্টাৰ্টআপ প্ৰতিষ্ঠান আৰু অন্য সেৱাখণ্ডসমূহক উপকৃত কৰিব। চুক্তিখনক দেশৰ উন্নয়ন মাত্ৰাত মাৰিলৰ খুঁটি বুলি অভিহিত কৰি শ্ৰীগোৱেলে কয় যে এই চুক্তিখনে ভাৰতীয় সামগ্ৰী, বৃত্তিধাৰী, শিক্ষা, কৃষি, প্ৰসংস্কৃত খাদ্য সামগ্ৰীৰ বাবে ইংলেণ্ডৰ বজাৰসমূহৰ দুৱাৰ মুকলি কৰিব। 3 বছৰৰ হ্ৰস্বম্যাদী চাকৰিৰ সূত্ৰে ইংলেণ্ডলৈ যোৱা ভাৰতীয় সকলো চুক্তিখনৰ দ্বাৰা লাভান্বিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীগোৱেলে কয় যে চুক্তিখন ৰূপায়ণ হোৱাৰ পাছত তেওঁলোকে সামাজিক সুৰক্ষা পুঁজিৰ বাবে ধন আদায় দিব নালাগে, বৰঞ্চ সেই ধন ঘৰলৈ প্ৰেৰণ কৰিব পাৰিব। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি নতুন দিল্লীত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ উপদেষ্টা কমিটিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মী ৰাজ্যসমূহৰ বাবে বাজেটত আবণ্টিত 10% মুঠ সাহায্য ব্যৱস্থাৰ পৰ্যালোচনা আৰু ইয়াৰ বাবে সহযোগিতা সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰা হয়। উন্নত প্ৰদৰ্শনৰ ধাৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীসিন্ধিয়াই কয় যে 2014 চনৰে প্ৰায় 10% মুঠ বিত্তীয় সাহায্যৰ গড় ব্যৱহাৰ আশা কৰাতকৈ ভাল হৈছে। তেওঁ লগতে প্ৰভাৱশালী প্ৰকল্পৰ চিনাক্তকৰণৰ ক্ষেত্ৰত সাংসদসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে ৰাজ্য, কেন্দ্ৰীয় মন্ত্ৰালয় আৰু নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাজৰ ফলপ্ৰসূ সেতু হিচাপে কাম কৰি যাব বুলি তেওঁ আশ্বাস দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিমবংগত কালি বজ্র পৰি কমেও 15 জন লোক নিহত হয়। নিহতসকলৰ অধিকাংশই পথাৰত কাম কৰি আছিল। এইসকলৰ ভিতৰত 8 জন লোক বাঁকুড়া জিলাৰ, 5 জন পূব বৰ্ধমানৰ, 1 জন পুৰুলিয়াৰ আৰু 1 জন পশ্চিম মেদিনীপুৰৰ বুলি জানিব পৰা গৈছে। আনহাতে বজ্ৰ পৰি পূব বৰ্ধমানৰ 4 জন লোক আহত হোৱাৰো বাতৰি পোৱা গৈছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই কালি অসম নাগালেণ্ড সীমান্তৰ নিৰীক্ষণ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে মুখ্য সচিব ডঃ জে আলম, আৰক্ষী আৰু অন্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত শ্ৰীৰিঅ'ই সামাজিক মাধ্যমযোগে কয় যে ৰাজ্য চৰকাৰে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সকলো পক্ষৰ সৈতে সক্ৰিয়ভাৱে আলোচনা কৰি আছে আৰু সীমান্ত অঞ্চলৰ পহৰা ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। তেওঁ কয় যে উপ মুখ্যমন্ত্ৰী ৱাই পট্টনে ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আৰু জিলা প্ৰশাসন তথা আৰক্ষীয়ে অবৈধ আহ যাহ ৰোধ কৰাৰ বাবে ঘনিষ্ঠতাৰে কাম কৰি আছে। জনসাধাৰণৰ সুৰক্ষা আৰু শান্তি শৃংখলা বৰ্তাই ৰখাৰ প্ৰতি ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীৰিঅ'ই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আশ্বাস দিয়ে। অবৈধ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। অসমত চলোৱা উচ্ছেদ অভিযানক লৈ সৃষ্টি হোৱা বৰ্ধিত উদ্বেগৰ মাজতেই উপ মুখ্যমন্ত্ৰী ৱাই পট্টনে কালি পৰিস্থিতি মূল্যায়নৰ উদ্দেশ্যে ৱোখা আৰু নিউলেণ্ড জিলাৰ সীমান্তৱৰ্তী এলেকাসমূহ পৰিদৰ্শন কৰে। অসম আৰু নাগালেণ্ড চৰকাৰে বিবাদিত এলেকাসমূহত যুটীয়াভাৱে উচ্ছেদ অভিযান চলাব বুলি উপ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। নতুন দিল্লীত কালি প্ৰধানমন্ত্ৰী বিকাশ যোজনাৰ অধীনৰ সবলীকৰণ কমিটীৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে বৈঠকত প্ৰযুক্তিগত দক্ষতা, উদ্যমিতা আৰু সাংস্কৃতিক সংৰক্ষণৰ ওপৰত আলোকপাত কৰি চৰকাৰী নিকায়, বিশ্ববিদ্যালয় আৰু বিভিন্ন সামূহিক সংগঠনৰ 15 প্ৰস্তাৱৰ মূল্যায়ন কৰা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী বিকাশ যোজনাৰ দ্বাৰা বিভিন্ন খণ্ডত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিকাশৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমৰ জৰিয়তে ঋণ সেৱাৰ সুবিধা প্ৰদান কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে শক্তিশালী নীতি আৰু বিনিয়োগ বৃদ্ধিৰে ভাৰতে পৰিৱৰ্তনৰ দিশে গতি কৰিছে। নতুন দিল্লীত অনুষ্ঠিত সামুদ্ৰিক বিত্ত যোগান সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ বন্দৰসমূহৰ কাৰ্যকৰী দক্ষতা পূৰ্বতকৈ ভালেখিনি উন্নত হৈছে। স্বয়ংচালিত পথৰ অধীনত জাহাজ পৰিবহণ খণ্ডত 100% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। জৰ্জিয়াৰ বটুমিত অনুষ্ঠিত ফিডে মহিলা বিশ্বকাপ দবা প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ 2 ভাৰতীয় খেলুৱৈ অৱতীৰ্ণ হ'ব। দিব্যা দেশমুখে কালি ছেমি ফাইনেলত চীনৰ গ্ৰেণ্ডমাষ্টাৰ্ছ টান ঝংগৈক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে কনেৰু হাম্পিয়ে চীনৰে আন এগৰাকী খেলুৱৈ লেই টিংজিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ 4th খেলৰ 2nd দিনৰ সামৰণিৰ পৰলৈকে ইংলেণ্ডে কালি প্ৰথম ইনিংছত 2 উইকেট হেৰুৱাই 225 সংগ্ৰহ কৰে। দিনান্তত অলি পপে 20 আৰু জ' ৰুটে 11 সংগ্ৰহ কৰি খেলি আছিল। ইংলেণ্ড ভাৰতৰ প্ৰথম ইনিংছতকৈ 133 পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে কালি 358 প্ৰথম ইনিংছ সামৰে। ভাৰতে 4 বিনিময়ত প্ৰথম দিনা সংগ্ৰহ কৰা 264 পৰা খেল আৰম্ভ কৰি কালি মাত্ৰ 94 যোগ দিবলৈ সমৰ্থ হয়। সাই সুদৰ্শনে 61, শাৰ্দুল ঠাকুৰে 41 আৰু ৰবীন্দ্ৰ জাদেজাই 20 কৰি আউট হয়। প্ৰথম দিনা আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ ত্যাগ কৰিবলগীয়া হোৱা ভাৰতৰ উপ অধিনায়ক ঋষভ পণ্ট বেটিং কৰিবলৈ আহে আৰু ভাৰতৰ ৰাণৰ সংখ্যা আগবঢ়াবলৈ চেষ্টা কৰে। পণ্ট 54 আউট হয়। ইংলেণ্ডৰ হৈ বেন ষ্টকছে 5 আৰু জফ্ৰা আৰ্চাৰে 3 উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি 2-দিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপত উপস্থিত হ'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু ইংলেণ্ডৰ মাজত সম্পাদিত মুক্ত বাণিজ্য চুক্তিক ঐতিহাসিক বুলি অভিহিত কৰিছে। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি নতুন দিল্লীত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ উপদেষ্টা কমিটিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। পশ্চিমবংগত কালি বজ্ৰ পৰি কমেও 15 লোক নিহত হয় আৰু জৰ্জিয়াৰ বটুমিত অনুষ্ঠিত ফিডে মহিলা বিশ্বকাপ দবা প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ 2 ভাৰতীয় খেলুৱৈ অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।